জিচয়া ছয় অধ্যায়। কাৰ্যত নিযুক্ত হোৱা জিচয়াৰ দৰ্শন। উজিয়া ৰজা মৃত্যু হোৱাৰ বছৰত মই প্ৰভুক উচ্চ আৰু উন্নত সিংহাসনত বহি থকা দেখিলো। তেওঁ ৰাজবস্ত্ৰ চোলাৰ পাতলিৰে গোটেই মন্দিৰ জুৰিয়েই লৈছিল। তেওঁৰ ওপৰত চিৰাফসকল থিয় হৈ আছিল। তেওঁলোক প্ৰতিজনৰ ছয়খনকৈ ডেউকা আছিল। তাৰ দুখনেৰে নিজৰ মুখ, দুখনেৰে নিজৰ চৰণ থাকে আৰু দুখনেৰে উৰি যায়। প্ৰতিজনে আনজনক মাতি ক'লে, "পবিত্ৰ, পবিত্ৰ, পবিত্ৰ বাহিনীসকলৰ জিহুৱা, সমগ্ৰ পৃথিৱী তেওঁৰ মহিমাৰে পৰিপূৰ্ণ।" আতাহ পৰা সকলৰ মাতত দুৱাৰ আৰু প্ৰৱেশস্থল কপিবলৈ ধৰিছে আৰু গৃহটি ধোঁৱাৰে পৰিপূৰ্ণ হৈছে। মই তেতিয়া ক'লো, "মোৰ সন্তাপ হওক, কিয়নো মই দণ্ডপ্ৰাপ্ত হৈছো, কাৰণ মই অশুচি উঠৰ মানুহ আৰু মই অশুচি উঠৰ মানুহৰ মাজত বাস কৰিছো, কাৰণ মই নিজৰ চকুৰে ৰজা জিহুৱা বাহিনীসকলৰ জিহুৱাক দেখিছো।" তাৰ পাছত সেই চিৰাফসকলৰ মাজৰ এজনে যজ্ঞবেদীৰ পৰা চেপেনাৰে এটুকুৰা জ্বলি থকা অঙঠা হাতত লৈ মোৰ ওচৰলৈ উৰি আহিল। তেওঁ তাৰে মোৰ মুখত স্পৰ্শ কৰি ক'লে, "চোৱা, ই তোমাৰ ওঠত স্পৰ্শ কৰিছে, তোমাৰ অপৰাধ গুচোৱা হ'ল আৰু তোমাৰ পাপ প্ৰায়চিত্ত হ'ল।" মই প্ৰভুৰ মাতে কোৱা শুনিলো, "মই কাক পঠিয়াম, আমাৰ কাৰণে কোন যাব?" তেতিয়া মই ক'লো, "মই ইয়াত আছো, মোক পঠাওক।" তেওঁ মোক ক'লে, "যোৱা আৰু সেই লোকসকলক কোৱা, তোমালোক শুনা কিন্তু বুজি নোপোৱা, চোৱা কিন্তু উপলব্ধি কৰিব নোৱাৰা। এই লোকসকলৰ অন্তৰ অনুভূতিহীন কৰা, তেওঁলোকৰ কাণ কলা কৰা আৰু তেওঁলোকৰ চকু অন্ধ কৰা, সেয়ে তেওঁলোকে চকুৰে নেদেখিব, কাণেৰে নুশুনিব আৰু অন্তৰেৰে বুজি নাপাব, আৰু তেতিয়াহে পুনৰ ঘূৰি আহিব আৰু সুস্থ হ'ব।" তেতিয়া মই সুধিলো, "হে প্ৰভু, কিমান সময়?" তেওঁ উত্তৰ দিলে, "যেতিয়ালৈকে নগৰবোৰ ধ্বংস হয়, এটাও প্ৰাণী নাবাচে আৰু ঘৰবোৰ মানুহ নোহোৱাকৈ উচ্ছন্ন নহ'ব আৰু দেশ জনশূন্য হোৱাৰ জাবৰৰ দৰে নহয়। জিহুৱাই যেতিয়ালৈকে লোকসকলক বহু দূৰলৈ নপঠিয়ায় আৰু দেশ নিৰ্জনতাৰে পৰিতিক্ত নহ'ব, যদিও তাত দহ ভাগৰ এভাগ লোক অৱশিষ্ট থাকিব, তথাপি পুনৰাই তাক ধ্বংস কৰা হ'ব। যিদৰে এলা আৰু উগ গছ কটা হয় কিন্তু তাৰ গছৰ গুৰি অৱশিষ্ট থাকে, পবিত্ৰ বীজ তাৰ গছৰ গুৰিত থাকি যায়,